নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। জলজীৱন মিছন আৰু মন্ত্ৰী অশোক সিংহলে এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে কৰা মন্তব্যক লৈ আজি অসম বিধানসভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ আব্দুল কালাম ৰচিদ আলম, ৰাইজৰ দলৰ অখিল গগৈ আৰু AIUDFৰ আশ্ৰাফুল হকক সদনৰ পৰা বহিষ্কাৰ কৰা হয়। প্ৰশ্নোত্তৰ কালৰ পাছত কংগ্ৰেছ আৰু AIUDFৰ সদস্যসকলে এই প্ৰসংগ উত্থাপন কৰি মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ উত্থাপন কৰি তেওঁৰ পদত্যাগৰ দাবী জনায়। উপাধ্যক্ষ ডঃ নুমল মমিনে এয়া সদনৰ ভিতৰৰ বিষয় নহয় বুলি মন্তব্য কৰাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় আৰু ইয়াৰ ফলত সদনৰ কাৰ্যক্ৰমণিকা 20 মিনিটৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। পাছত সদনৰ কাম কাজ পুনৰ আৰম্ভ হোৱাত AIUDFৰ বিধায়কসকলে একেটা বিষয়কে লৈ হুলস্থুল কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত দলটোৰ বিধায়কসকলক উপাধ্যক্ষই 10 মিনিটৰ বাবে সদনৰ পৰা নিলম্বন কৰে। ৰাজ্যত বৰ্তমানলৈকে 27,931খন নলযোগে পানী যোগান আঁচনি ৰূপায়ণৰ বাবে গ্ৰহণ কৰা হৈছে আৰু ইয়াৰে 17,315খন আঁচনিৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। বিধানসভাত আজি এটা প্ৰশ্নৰ উত্তৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই কথা প্ৰকাশ কৰি কয় যে এতিয়ালৈকে অসম্পূৰ্ণ হৈ থকা 10,616খন জলজীৱন মিছন আঁচনিৰ কামৰ নিৰ্ধাৰিত সময়সীমা আৰু গুণগত মান নিৰ্ণয়ৰ বাবে সাময়িকভাৱে বন্ধ ৰখা হৈছে। কেন্দ্ৰীয় চৰকাৰে জলজীৱন মিছনৰ কাৰ্যকাল 2028 চনলৈ বৃদ্ধি কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে 2025-26 বৰ্ষৰ কেন্দ্ৰীয় বাজেটত এই আঁচনিৰ সফল ৰূপায়ণৰ বাবে 67,000 কোটি টকাৰ পুঁজিত আবণ্টন দিয়া হৈছে। জলশক্তি মন্ত্ৰালয়ে পুঁজি বিতৰণ ব্যৱস্থাৰ অধীনত চলিত বিত্তীয় বৰ্ষত ৰাজ্যখনৰ বাবে প্ৰয়োজনীয় পুঁজি মোকলাই দিয়াৰ আশ্বাস দিছে বুলি বিভাগীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। গৃহ মন্ত্ৰালয়ৰ ৰাজভাষা বিভাগৰ উদ্যোগত কাইলৈ গুৱাহাটীত পূব আৰু উত্তৰ পূব ক্ষেত্ৰৰ যুটীয়া আঞ্চলিক ৰাজভাষা সন্মিলন আৰু বঁটা বিতৰণী সমাৰোহৰ আয়োজন কৰা হৈছে। 2024-25 বৰ্ষৰ এয়া হৈছে তৃতীয়খন এনেধৰণৰ সন্মিলন। সন্মিলনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে গৃহ পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়, বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়া আৰু সাংসদ বিজুলী কলিতা মেধি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত ৰাজভাষা বিভাগৰ সচিবকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলে অংশ ল'ব। সন্মিলনত বিভিন্ন চৰকাৰী কাৰ্যালয়, বেংক তথা অন্যান্য প্ৰতিষ্ঠানসমূহত চৰকাৰী ভাষাৰ প্ৰয়োগৰ ক্ষেত্ৰত কৰা উল্লেখনীয় কামৰ বাবে 48গৰাকী লোকক বঁটা প্ৰদান কৰা হ'ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কৰ্মচাৰীসকলে চাকৰি নিয়মীয়াকৰণৰ দাবীত 3দিনীয়া কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰিছে। দক্ষিণ শালমৰাৰ মানকাছৰ জিলাত 150ৰো অধিক NHMৰ স্বাস্থ্যকৰ্মীয়ে হাতে হাতে প্লেকাৰ্ড লৈ গজাৰীকান্দি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰতিবাদ কৰে। বৰপেটা জিলাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদত NHMৰ স্বাস্থ্যকৰ্মীসকলে এই প্ৰতিবাদৰ জৰিয়তে কেইবাটাও দাবী উত্থাপন কৰে। জিলাখনত 850তকৈও অধিক NHMৰ স্বাস্থ্যকৰ্মী আছে। মানকাছৰ অসম মেঘালয় সীমান্তৱৰ্তী মহেন্দ্ৰগঞ্জৰ বাহাদুৰ BSF কেম্পত আজি 50নম্বৰ বেটেলিয়নে দিনজোৰা কাৰ্যসূচীৰে এখন নাগৰিক সভা অনুষ্ঠিত কৰে। এই নাগৰিক সভাৰ জৰিয়তে সীমান্তৱৰ্তী কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ত সামগ্ৰী বিতৰণ কৰা হয়। এই নাগৰিক সভাতে বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰি 300ৰো অধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰি ঔষধ বিতৰণ কৰা হয়। সীমান্তৱৰ্তী এলেকাত বাস কৰা জনসাধাৰণৰ সৈতে সু সম্পৰ্ক গঢ়ি তুলি অপৰাধী কাৰ্যকলাপ ৰোধ কৰাৰ লক্ষ্যৰে সীমান্ত সুৰক্ষা বাহিনীয়ে সময়ে সময়ে এনেধৰণৰ নাগৰিক সভা অনুষ্ঠিত কৰি আহিছে। ব্ৰহ্মপুত্ৰ, কুলচি আৰু সোৱণশিৰি নদীত মুঠ 635টা শিশুৰ অৱস্থিতিৰে অসমে দেশৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰিছে। দেশৰ 8খন ৰাজ্যৰ মাজেৰে যোৱা 28খন নদীত চলোৱা এটা জৰীপ অনুসৰি মুঠ 6,327টা শিশুৰ অৱস্থিতিৰ তথ্য পোৱা গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি গুজৰাটৰ গীৰ ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰি ৰাষ্ট্ৰীয় বন্যপ্ৰাণী বৰ্ডৰ 7ম বৈঠকত অংশ লোৱাৰ সময়ত এই জৰীপ সম্পৰ্কীয় প্ৰতিবেদন মুকলি কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।